Red FM Love Story. RJ Pahir Huite. Superhits 93.5 Red FM or Homer Hogal Weekend Special Show Red FM Love Story. আৰু এটা নতুন লাভ ষ্টৰি লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত লৈছোঁ, এই চিঠিখন পঠিয়াইছে নৰ্থ গুৱাহাটীৰ পৰা উপাসনা দাসে। তেওঁ নিজৰ ষ্টৰিটোৰ নাম দিছে মৰমৰ বন্ধু বিদায় দিয়া। চ' আহক শুনো আজিৰ ষ্টৰি। নমস্কাৰ পাহিবা, কি খবৰ তোমাৰ? তোমাৰ অনুষ্ঠানটোৰ মই নিয়মীয়া শ্ৰোতা। তোমাৰ মাতষাৰ ইমানেই ধুনীয়া যে শুনিলে শুনি থাকিবলৈ মন যায়। তুমি আমাক দিয়া প্ৰতিটো উপদেশে সঁচাই প্ৰশংসনীয়। ঈশ্বৰে তোমাক ভালে ৰাখক পাহিবা। মোৰ নাম উপাসনা, মই বৰ্তমান পঢ়ি আছোঁ। বহু হেঁপাহেৰে মোৰ প্ৰেম কাহিনীটো তোমালৈ বুলি আগবঢ়ালোঁ। আখৰ যথেষ্ট বেয়া, তথাপিও লিখি পঠিয়ালোঁ। আশা কৰোঁ তুমি নাটকীয় ৰূপত প্ৰকাশ কৰিবা। মোৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল HS ছেকেণ্ড ইয়েৰত। আচলতে মই ছোৱালীজনী আনতকৈ অলপ বেলেগ আছিলোঁ। মই তেতিয়া পঢ়াৰ বাহিৰে একো কথাই গুৰুত্ব দিয়া নাছিলোঁ। কয় নহয়, জন্ম, মৃত্যু, প্ৰেম, বিবাহ, এই সকলোবোৰ কেতিয়া আহে কোনেও গম নাপায়। মোৰো ঠিক তেনেকুৱাই হৈছিল। প্ৰেম যেনেকৈ অজানিতে আহিল, অজানিতে হেৰায়ো গ'ল। তাৰ নাম ৰাজু। সেইদিনা আমাৰ কলেজত ইউনিট টেষ্ট আছিল আৰু তেনেতেই মই তাক মাত লগাইছিলোঁ।
ঐ ৰাজু, এইটো পাৰিছানে?
পাৰা নাই, পাৰিলে কম দিয়া।
সেয়াই আমাৰ প্ৰথম চিনাকি আছিল পাহিবা। সি দেখিবলৈ বৰ মৰম লগা আছিল। শান্ত, গহীন, অমায়িক ল'ৰাটোৰ সৰলতাখিনিয়ে মোক বাৰুকৈ মুহিছিল। সেইদিনা ঘৰলৈ আহি মই তাৰ কথাকে ভাবি থাকিলোঁ। তাৰ নম্বৰটো মই কলেজৰ গ্ৰুপ এটাত বিচাৰি পালোঁ আৰু পাই মেছেজ এটা দিলোঁ।
হাই।
হেল্ল', কোন হয় বাৰু?
ৰাজু, মই উপাসনা। মোক অসমীয়াৰ নোটছ লাগিছিল, আছে যদি দিয়া না?
এইখিনি আছে মোৰ লগত এতিয়া, আৰু যদি পাওঁ মই তোমাক দি দিম, হ'ব?
সেইদিনাৰে পৰা আমি মেছেজত কথা পাতিবলৈ ল'লোঁ। দিনবোৰ পাৰ হ'বলৈ ধৰিলে। চ' আজি আমি শুনি গৈ থাকিম উপাসনাৰ লাভ ষ্টৰী, মৰমৰ বন্ধু বিদায় দিয়া। এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
চুপাৰ হিটছ 93.5 ৰেড এফ এমত মই জাবনৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ উপাসনাৰ লাভ ষ্টৰী, মৰমৰ বন্ধু বিদায় দিয়া। আগলৈ তেওঁ লিখিছে, সেইদিনা আছিল বিশ্বকৰ্মা পূজা আৰু আমাৰ কলেজ বন্ধ আছিল। সেইদিনা সি মোক ক'লে, তোমাৰ লগত ভইচ কলত কথা পাতিব পাৰিমনে? ময়ো পাৰিবা বুলিয়ে ক'লোঁ আৰু সি মোক তেনেতে কল কৰিলে।
হেল্ল', কি কৰিছা?
অঁ হাই, এই এনেই আছিলোঁ ৰ'বা। তুমি ক'ত, ঘৰত নে?
ঘৰত নাই, এই আমাৰ লগত অলপমান বজাৰলৈ ওলাই আহিছোঁ। বাকী আৰু কোৱা, পূজা চাবলৈ যাবানে নাই?
নাই যোৱা।
কিয়, যাব লাগে আকৌ। দিয়া, পিছত কথা পাতিম, এতিয়া অলপমান ব্যস্ত হৈছোঁ। অ'কে বাই।
অ'কে, ঠিক আছে, বাই।
এনেদৰে আমি ফোনটো থৈ দিলোঁ। তাৰ মাতটো বৰ ধুনীয়া আছিল পাহিবা। লাহে লাহে আমি বন্ধুত্বৰ সম্পৰ্কত সোমাই পৰিলোঁ। কলেজৰ এক্সামবোৰত প্ৰায় সি মোৰ কাষতে বহা হ'ল। সেইদিনা জিঅ'গ্ৰাফিৰ এক্সাম আছিল। মই ছবি অঁকাত বৰ বেয়া আছিলোঁ পাহিবা। তেতিয়া তাক মই ক'লোঁ,
ৰাজু, মোৰ নাম মেপখন কি হ'ব? মানে মই নামতহে জিঅ'গ্ৰাফিৰ ষ্টুডেণ্ট, কিবা এটা কৰা না প্লিজ।
দেই, কথাখিনি কোৱা আৰু দিয়া। দিয়া, তোমাৰ বহীখন দিয়াচোন মোক।
এইখন চাবা চাবা চাবা, ছাৰ ছাৰ আছে।
আজি চিন্তা নকৰিবা, এই অলপমানে বাকী আছে ৰ'বা।
ওলাই
এক্সাম দিলোঁ, ভালেই হ'ল। আহিবৰ সময়ত সি তাৰ বেগটো বিচাৰিছিল আৰু তাৰ হাতখন আগবঢ়াই দিছিল, কিন্তু মই তাক বেগটো দিব এৰি মোৰ হাতখন আগুৱাই দিলোঁ। কি ক'ম কি নকমকৈ আকৌ এবাৰ থেংক ইউ বুলি ক'লোঁ। সেইদিনা আহিবৰ সময়ত বহুত বৰষুণ দিছিল। বৰষুণ মোৰ বৰ প্ৰিয় পাহিবা। আৰু সি আহি মোক কল কৰিলে আৰু ক'লে,
হেল্ল' উপাসনা, ইমান বৰষুণ দিছিল আজি, পিছে ভালে ভালে ঘৰ গৈ পালা?
অঁ পালো পালো, মোৰতো ঘৰ ওচৰতে 10 মিনিটেই। তোমাৰহে দূৰত?
10 মিনিট? ইমান যদি ওচৰত, তেনেহ'লে দেখোন তুমি খোজকাঢ়ি যাব পাৰা দেই।
কাম নাই আৰু, ইমানবোৰ ল'ৰা বহি থাকে তাত।
চাবা আকৌ দেই, এদিন যাতে ময়ো তাতে বহি নাথাকো।
ঠিক আছে ঠিক আছে, হ'ব, এতিয়া বাই, মই যাওঁ, মায়ে মাতিছে।
অ'কে বাই।
চ' আগুৱাই গৈ থাকিম আজিৰ ষ্টৰীৰ সৈতে। শুনি থাকক উপাসনাৰ লাভ ষ্টৰী। মৰমৰ বন্ধু বিদায় দিয়া। এন ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
সুবহিট 93.5 ৰেড এফ এমত মই আপোনাৰ সুধি পাহি ৱেলকাম বেক। শ্ব চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছো উপাসনাৰ ষ্টৰী, মৰমৰ বন্ধু বিদায় দিয়া। আগলৈ তেওঁ লিখিছে, এদিনৰ কথা পাহিবা, সি মোক প্ৰপ'জ কৰিলে আৰু এটা মেছেজ দিলে।
হাই উপাসনা, তোমাক এটা কথা বহুত দিনৰ পৰা কম বুলি ভাবি আছোঁ। প্ৰথম লগ পোৱাৰ পৰাই, ক্লাছত কথা পতাৰ পৰাই মোৰ এনেকুৱা ফিল হয় যে মই তোমাৰ প্ৰেমত পৰি গৈ আছোঁ। মই নাজানো তুমি কি ভাবা মোৰ কথা, কিন্তু এদিন যদি এনেকুৱা হয় তুমি বেলেগ বা আন কাৰোবাৰ হৈ যোৱা, তোমাক চাগে মই বহুত বেছি মিছ কৰিম। তুমি কি ভাবা সেইটো নাজানো, বাট উপাসনা আই ৰিয়েলি লাভ ইউ।
মেছেজটো পঢ়ি মই আচৰিত হৈ গ'লোঁ পাহিবা, কাৰণ সি আছিল ইছলাম ধৰ্মৰ। সি সকলোবোৰ জানিও মোৰ লগত সম্পৰ্ক গঢ়াৰ কথা ভাবিছিল। সেইদিনা মোৰ ক'বলৈ একোৱে নাছিল। বহুত ভাবিলোঁ আৰু তাৰ প্ৰস্তাৱৰ উত্তৰটো দিবলৈ ময়ো তালৈ বুলি লিখিলোঁ।
প্ৰথম কথা, মানে জানা ন, আমাৰ এই ৰিলেশ্যনটো কোনেও মানি নল'ব। এণ্ড মই মোৰ ঘৰৰ একমাত্ৰ ছোৱালী, তোমালোকৰ ঘৰতো তুমি এটাই ল'ৰা, আৰু আমি মাহঁতে বেয়া পোৱা কাম কৰিব নোৱাৰোঁ ন।
মেছেজটো কৰি পাহিবা মোৰ মনটো ইমানেই বেয়া লাগিল যেন তাক মই বহুত কষ্ট দিলোঁ। তাৰে কেইদিনমান পাছত মই তাক ফোনেই কৰিলোঁ।
হেল্ল'
অঁ উপাসনা, কোৱা।
কি কৰিছা?
আছো, অলপমান কাম কৰি আছিলোঁ। তুমি পিছে ইমান দিনৰ পিছত ফোন কৰিলা, কি কৰি আছা পিছে তুমি?
এনেই বহি আছিলোঁ। চ' একচুৱেলি কি হ'ল ন, মই ইমান দিন যেতিয়া কথা পতা নাই ন তোমাৰ লগত, মানে মই পাৰা নাই, মই মিছ কৰিছোঁ তোমাক। এণ্ড আই থিংক আই লাভ ইউ, বাট আই ডোন্ট ন' মানে সোসাইটিয়ে কেনেকে ল'ব।
তুমি সদায় সোসাইটিৰ কথাই কোৱা। তুমি এই ৰিলেচনশ্বিপটো মোৰ লগত ৰাখিবা নে সোসাইটিৰ লগত, সেইখিনি চিন্তা আমি পিছত কৰি ল'ম দিয়া। এতিয়া পিছে তুমি এইটো কোৱা যে ডু ইউ লাভ মি?
ইয়েছ আই লাভ ইউ।
কথাখিনি শুনি লাজো লাগিছিল, ভয়ো লাগিছিল। পাহিবা তাৰ এটা বেয়া গুণ আছিল, সি মোক কলেজত কোনো দিনেই মাত দিয়া নাছিল। এই কথাটোৰ কাৰণ বিচাৰি মই সদায় হাবাথুৰি খাইছিলোঁ। তুমিয়ে কোৱাচোন পাহিবা, ভালপোৱা মানুহজনক কাষত পাই কথা পতাৰ আনন্দই সুকীয়া, কিন্তু সি সেইবোৰ একেবাৰেই বুজি নাপাইছিল। মাত্ৰ এটা কথাই কৈছিল, মোৰ লাজ লাগে। কলেজত সি একেবাৰে শেষৰ বেঞ্চত বহে আৰু মই প্ৰথম বেঞ্চত বহোঁ। ক্লাছ শেষ হোৱাৰ লগে লগেই পাছফালে ঘূৰি চাওঁ তাক, কেতিয়াবা ক্লাছৰ মাজতো চাওঁ। লগৰবোৰে আমাক সন্দেহ কৰে যদিও একোৱে ধৰিব নোৱাৰে। চ' ৰাজুৱে অকণমান ৰিলেশ্যনশ্বিপটো কভাৰ কৰি ৰাখিব বিচাৰিছিল, মানে কলেজত বা স্কুলত উপাসনাৰ লগত কথা নাপাতে, আৰু সেই বস্তুটো উপাসনাই অকণমান ফিলো কৰিছে। চ' ইফ ইউ আৰ ইন এ ৰিলেশ্যনশ্বিপ উইথ চামৱান, অৰ ইফ ইউ আৰ ইন এ গুড ৰিলেশ্যনশ্বিপ উইথ চামৱান এজ এ ফ্ৰেণ্ড অলছো, আপুনি এইটোৱে বিচাৰিব যে আপুনি সেই ৰিলেশ্যনশ্বিপটোক ফ্লন্ট কৰক। লাগিলে সেয়া লাভেই হওক, ফ্ৰেণ্ডশ্বিপেই হওক, লাইকনেছেই হওক, কিন্তু যদি সেই ৰিলেশ্যনশ্বিপটো আপুনি লুকুৱাব বিচাৰে বা আনে জনাটো নিবিচাৰে, ডেফিনেটলি ইউ হেভ টু হেভ এ ছলিড গ্ৰাউণ্ড ফৰ ডেট। এতিয়া ৰাজুৰ কি গ্ৰাউণ্ড সেইটো জানিবলৈ শুনি থাকক আজিৰ ষ্টৰীটি। এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই স্বপ্নাৰ সৈতে পাহি আজি শুনি আছোঁ উপাসনাৰ লাভ ষ্টৰী, মৰমৰ বন্ধু বিদায় দিয়া। আগলৈ তেওঁ লিখিছে, এদিন কি হ'ল জানা পাহিবা, সি কলেজলৈ বহু দেৰিকৈ আহিল। আমাৰ তেতিয়া পলিটিকেল ছায়েন্সৰ ক্লাছ চলি আছিল আৰু হঠাৎ ছাৰক সি মাত লগালে।
মে কাম ইন ছাৰ।
এতিয়া কেইটা বাজিলে, ক'ত আছিলা ইমান দেৰি?
ছাৰ মানে এই বাছৰ টায়াৰ পাংচাৰ হৈ গ'ল, সেইকাৰণে ৰৈ থাকিবলগীয়া হ'ল, দেৰি হৈ গ'ল ছাৰ।
টায়াৰ পাংচাৰ হ'ল, এতিয়ালৈকে গাড়ীখনে আহি পোৱা নাই যে, তুমি কিহত আহিলা?
ছাৰ গাড়ীখন আহি আছে, আহি পাবহি আৰু।
বাছ চলে? আমাৰ কলেজলৈ বাছ চলে? হা, যোৱা বহাগে।
পাহিবা তাৰ কথাত গোটেই ক্লাছটোৱে হাঁহিলে, কাৰণ সি মিছা মাতিছিল। ৰাতিপুৱা দেৰিলৈকে শুই আছিল, মই কোৱা বাবেহে কলেজলৈ আহিছিল। সেইদিনা সি কলেজৰ পৰা আহিয়েই মোক কল কৰিলে।
হেল্ল' উপাসনা, কি কৰি আছা?
এই কি কৰিবা আৰু, কাপোৰ জাপি আছিলোঁ।
আজি যে বিনয় মোক দিলে ভালকে
ভেরি ফানি
কি ভেরি ফানি
মিছা মাতিব নাজানা এনিওয়ে অ্যাক্টিংটো ভালে কৰিছিলা
একো অ্যাক্টিং কৰা নাই দিয়া মই হব দিয়া আৰু তুমি এবোৰ কথা কোনে থাকিবা বাকী পৰাখনা বুলিতো বস্তু আছে হেতু সদায় মনত ৰাখিবা কিন্তু তুমি
ওয়াই মই কেতিয়া নাই বুলি কলো আছেতো তুমি কি পঢ়া নাই
তুমি থাকিলে আৰু মই কেলে পঢ়িম তুমি এক্সামত পঢ়িবা মই লিখি থাকিম
হয় নেকি হব দিয়া আজিৰ পৰা ময়ো ভাত নাখাও তুমি সুন খুৱাই ফাইনেল এক্সামত মৰিবা মই নাথাকিলে
এনেকে নকবাও তুমি নাথাকিলে মই কেনেকে থাকিম
হব যোৱা আজৰি হৈ কথা পাতিবা
অকে বাই
ভালপোৱা মানুহজন লগত থাকিলে জীয়াই থাকি বৰ ভাল লাগে পাহিবা নতুন নতুন কাম কৰিবলৈ মন যায় সি মোৰ সাহস প্ৰেৰণা সকলো হৈ পৰিল চ' ৰাজু আৰু উপাসনাৰ ৰিলেশ্যনশ্বিপটো ষ্ট্ৰং হৈ গৈ আছে চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড এফ এম বজাতে ৰহো
ৰেড এফ এম লাভ ষ্টৰি আৰ জে পাহিৰ সৈতে
শ্ব' চলি আছে ৱিকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰি মই আছোঁ আপোনাৰ সৈতে পাহি আজি শুনি আছোঁ উপাসনাৰ লাভ ষ্টৰি মৰমৰ বন্ধু বিদায় দিয়া আগলৈ তেওঁ লিখিছে সকলো ঠিকেই চলি আছিল পাহিবা এদিন হঠাৎ মই তাৰ এক্স গাৰ্লফ্ৰেণ্ডৰ কথা তাৰ আগত উলিয়ালোঁ
তুমি যে মোৰ লগত কলেজৰ সন্মুখত লগ পালে কথা নাপাতা নিকিতাৰ লগতো ঠিকেই কথা পাতিছিলা
হে নিকিতা ছোৱালীজনীৰ কথা তুমি আমাৰ মাজত একেবাৰে নানিবা দেই তাৰ কথা একেবাৰে নক'বা
আরে হেতু কথা নহয় ন মানে তুমি যেনেকুৱা বিহেভ কৰা যেন মোক চিনিয়ে নোপোৱা
সোৱা তুমি এনেকুৱা এজনী ছোৱালীৰ নাম কৈছা যাৰ কাৰণে আব্বাই মোৰ ফোন ভাঙি দিছিলে আৰু তাইৰ লগত যিখিনি মোৰ মেমৰিজ আছে সেইখিনি মেমৰিজ যাতে মই আৰু মনত নেপেলাওঁ সেইখিনিয়ে বিচাৰোঁ তো তোমাক অনেষ্টলি কৈ দিছোঁ তাইক আমাৰ মাজত নানিবা
অ'কে 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 চৰি চৰি আৰু নকওঁ এণ্ড কি জানানে মানে ৰিলেশ্যনশ্বিপত বিশ্বাসটো বহুত দৰকাৰী মই এতিয়া তোমাক জোৰ জবৰদস্তি নকৰোঁ যে তুমি বিশ্বাস কৰিব লাগিব বা কিবা তেনেকুৱা বাট দেন ইউ হেভ টু ট্ৰাষ্ট মি ন মানে আৰু মই তোমাৰ লগত আছোঁ সদায় থাকিম জাষ্ট ডেট তুমি ট্ৰাষ্ট কৰিব লাগিব এণ্ড চব ভাল হ'ব আই ন' ডেট
চেষ্টা কৰিম বাৰু দিয়া হ'ব দিয়া ব'লা অলপমান ওলাই যাওঁ
সি যদিও মোৰ লগত ৰিলেশ্যনত আছিল ক'ৰবাত নহয় ক'ৰবাত বিশ্বাস শব্দটোত বৰকৈ আঘাত পাইছিল ভয় কৰিছিল আকৌ যদি তেনেকুৱা কিবা এটা হয় কিন্তু মোৰ বাবে যে নতুনকৈ হাঁহিবলৈ শিকিলে সি আমাৰ ৰিলেশ্যন এনেদৰে চলি গৈ থাকিল তাৰ দেউতাক বহুত ষ্ট্ৰিক্ট আছিল পাহিবা সেয়েহে আমি বহুত সাৱধানে চলিছিলোঁ কলেজত দুয়ো প্ৰায় অচিনাকিৰ দৰে থাকিবলৈ ল'লোঁ দিনবোৰ তেনেকৈয়ে আগবাঢ়ি গৈ থাকিল ফেয়াৰৱেলৰ সময় আহি পৰিল মনটো লাহেকৈ বেয়া লাগিব ধৰিলে যদি সি সলনি হৈ যায় ফেয়াৰৱেল গ'ল কিন্তু সেইদিনা সি নাহিল মই বহুত জোৰ কৰিছিলোঁ তাক আহিবলৈ
তুমি
নাহা মানে আজি
নাই অ আজি তুমি এনজয় কৰা ফ্ৰেণ্ডছৰ লগত ফটো তোলা মই আজি নাযাও
পিছি মানে
পৰীক্ষাৰ বাবে সি মোক ফোন মেছেজ কমকৈ কৰিবলৈ ল'লে ময়ো পঢ়াত মন দিলোঁ সৰস্বতী পূজাৰ সময় আহি পালে কিন্তু সি আছিল যোৰহাটত মানে তাৰ মামাকহঁতৰ ঘৰত পূজাতো তাক লগ নাপালোঁ ফোনত সি মোক ক'লে
তুমি যে সিদিনা শাৰীখনৰ ফটো দিছিলা সেইখনে পিন্ধিছানে আজি
কিয় লাগে তোমাক ইমান যদি জানিবৰ মন থাকিলে হয় তুমি ইয়াতে আহিলা হয়
হ'ব দিয়া আজিতো পিছে তোমাক একগাল লৰাই চাব দে
তুমিতো নাই চাবলৈ ইয়াত তো কথাই নকবা তুমি তুমি ওলাই যোৱা নাই যোৱা আকৌ
কেলে যাম বাৰু এতিয়া নাযাওঁ অলপ
দেৰিকৈ যাম তাত ছোৱালীকেইজনী চাবলৈ বনহে ৰখি আছে যোৱা
এ আছে দিয়া আৰু হ'ব দিয়া তুমিও খং কৰি দিলা কপককে
যোৱা মই যাওঁ বাই
দিয়া অকে বাই
পূজা তেনেকৈ পাৰ হ'ল লাহে লাহে তাক মই অলপ ইগনোৰ কৰিবলৈ ললোঁ কাৰণ বিশেষ একো নাছিল আমাৰ মাজত থাৰ্ড পাৰ্চনৰ এণ্ট্ৰি হ'ল সি মোক সন্মুখত লগ পালেও এটা কথাও নাপাতিছিল মই ইনচিকিউৰিটিত ভুগিবলৈ ধৰিলোঁ আৰু তাক মই এদিন বেয়াকৈ কৈ পেলালোঁ আৰু সেইখিনি কোৱাৰ পাছত তাক মই নিজেই চৰিও ক'লোঁ কলেজত সি অকলে এটা ঠাইত বহি আছিল মই মাতি আনিলোঁ
শুনা না ঐ চৰি মানে শুনা না মানে তুমি কলেজত তেনেকৈ নামাতিলেতো থাৰ্ড পাৰ্চন এজন আহিবই ন মানে তুমি শ্ব'য়ে নকৰা যে মই তোমাৰ গাৰ্লফ্ৰেণ্ড হয় বাট এনিৱে বাদ দিয়া চৰি
ইমান চৰি কৈ থাকিব নালাগে ইটছ অ'কে
ভালকৈ কথাটো পাতা
ভালকৈতো পাতি আছোঁ ন
আরে নহয় এনেকে নাপাতা তুমি শুনা না
দিয়া দিয়া হব দুটারে ক্লাস আছে যাও বুড়া ক্লাসত দেরি হব
তুমি বেয়া পোৱা নাই
নাই পোৱা বোলা একেলগে যাও
ওকে
পাহিবা তার খং একেবারে নাছিল মই আকৌ তার উলুটা আছিল খং আর জেদ মোর বহুত বেশি আছিল সি বয়সত মোটকৈ ওয়ান ইয়ার সরু আছিল তথাপিও তার মানুহক বুঝি পোৱাৰ শক্তিটো মোটকৈ বেশি আছিল সো উপাসনার এটাই প্রবলেম হয়েছে তাইক লাগে স্বীকৃতি রিলেশনশিপটুক লাগে স্বীকৃতি যেটো সব ছোৱালীয়ে বিচাৰিব বা হয়তো লৰা এজনেও বিচাৰিব যদি আপুনি এটা সম্পৰ্কত আছে আৰু সেই সম্পৰ্কটো যদি আপুনি লুকুৱাব বিচাৰে আনৰ পৰা ডেফিনেটলি ইনচিকিউৰিটি হ'ব সেইটো লৰাৰ ক্ষেত্ৰতে হওক বা ছোৱালীৰ ক্ষেত্ৰতে হওক আৰু সেইটোৱে প্ৰব্লেমৰ সৃষ্টি কৰিলে তেওঁলোকৰ ৰিলেশ্যনশ্বিপ আৰু ৰিলিজনটোতো আছেই চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে শুনি থাকক ৰেড এফ এম বজাতে ৰহো
ৰেড এফ এম লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী মই স্বপ্নাৰ সৈতে পাহি আজি শুনি আছোঁ উপাসনাৰ লাভ ষ্টৰী মৰমৰ বন্ধু বিদায় দিয়া আগলৈ তেওঁ লিখিছে পাহিবা আমাৰ এক্সাম আহি পালে এক্সাম ভালেই হ'ল মই ফাৰ্ষ্ট ডিভিজন দুখনত লেটাৰ মাৰ্কছ সি চিম্পল ফাৰ্ষ্ট ডিভিজন পালে দুয়ো একেখন কলেজতে নাম লগালোঁ মই ফিলছফিত মেজৰ ল'লোঁ আৰু সি পলিটিকেল ছায়েন্সত মেজৰ ল'লে সি আমাৰ ঘৰৰ কাষতে কম্পিউটাৰ ক্লাছ কৰিছিল মাজে মাজে ক্লাছৰ পৰা মোলৈ কলো কৰিছিল
নার্সটো হব পাৰিবা কিন্তু মই সাজেশন এটা দিলে বেয়া পাবা নেকি
ইনে হি একদম পারমিশন লৈছে
নাই তুমি যদি টিচার হোৱা ন একেবাৰে ধুনিয়া লাগিব
এ মোৰ কথা নুখুনিব কোনোৱে নুখুনে মোৰ কথা
তোমাৰ যিমান ধৰণৰ খং মই দেখিছো হিমান যদি ছাত্ৰ ছাত্ৰী আগত দেখোৱা ন সবে পলাই ফুৰিব তোমাৰ খংৰ পৰা
ধেমালি কৰিছা
নাই কৰা হসাকে নাই
জুৱা বাই কথা
নাই কৰা আৰে এইটো কৈছিলো মই
না
বেয়া নাপাবা না
এনিটাইম নেকি থাকা ভাই তুমি নাই জুৱা বাই
এনেদৰে কথা পতাৰ পিছত আমি আৰু বেছি আপোন হ'ব ধৰিলোঁ অৰ্থাৎ তুমিৰ পৰা তয় হৈ পৰিলোঁ সময় গৈ থাকিলে সেইদিনা সি হেনো ঘৰত অকলে আছিল আৰু মোক ৰাতিপুৱা 11:30 বজাত কল কৰিলে আৰু ক'লে
ঐ ফোনটো যে তই কৰা নাই ঘৰত যে তোৰ বয়ফ্ৰেণ্ডটো অকলে আছে খবৰ খাতিটো ল'বই নোৱাৰ তই
কেলে আমাৰ আব্বা ক'ত গ'ল
তেওঁলোকে যোৰহাট গৈছে কিন্তু তই যে মোক ফোন চোন কৰা নাই বহুত বেয়া পাইছো দেই মই তোক
এনে ভাত খালি নাই
ভাত খালো শুন না ইন্টারেস্টিং কথা এটা কালি রাতে যে চিকেন বনাইছো ন উফ কি টেস্টি আছিল
তই চিকেনও বনাও আর হেতু কথা মোক ইতালেকে কোয়াই নাই
তই আহিম বলি কলে হে বনাম তোর কারণে এটা কাম কর আজি এনেও মোর মানে রাতে থাকিবলে অকলে ভয় লাগে কিবা কিবি মাছা শুনি থাকো তই আহিবি কুকারত কেটামান ভাত উঠাই গুছি যাবি হব না
বা মই ভাতটো বনাই থৈলে তোর ভয় নাইকিয়া হৈ যাব ন এনে চিনি
হব তো তেনে কোয়া পিছে তই আজি আহিবনে নাই কচোন
শুন না মই যদি তোর ঘৰত গৈ ভাতটো বনাই থৈ আহো ওচৰ বাজাৰ মানুহে কি কব আমহেতো লৰা আনিলে এজনীক তাৰপিছত পাবি মজা
মজাটো মই এনেও পাই থাকিম এটা সোসাইটিয়ে কি কয় কি নকয় তোক আনাৰ পিছত তোক থোৱাৰ পিছত তোৰ লগত ঘূৰাৰ পিছত
তই জান ন আকৌ কেলে এইবোৰ কথা ওলাই থাকো কচোন মানে ভাল নালাগে ন এইখিনি কথাই বেয়া লাগে কাৰণ মই সেই কি হব কি নহবতো মই ভাবিবই নোৱাৰো এতিয়া যেতিয়া তই কৈ আছ যে মানে ভাত বনাই দিম মানে তোর লগত থাকিম সেই বস্তুবোৰ মই ফিলে কৰিব নোৱাৰো ভৱিষ্যতে কি হয় সো এবো কথা কিয় কও তই
বুঝিছো বাৰু বুঝিছো এতিয়া এটা কাম কৰ বেছি সিরিয়াস হ'ব নালাগে ভাতখিনি মই বনাই থৈ দিও আহিলে আহিবি নাহিলেও নাই পিছে এটা কাম কৰ ঘৰলৈ যা অকমান ৰিলাক্স কৰ মই অলপমান কামৰ পৰা আহো
ঠিক আছে
কেতিয়াবা বৰ বেয়াকৈ ভাগি পৰো সময় আৰু পৰিস্থিতিৰ ওচৰত কিন্তু কি কৰিম পাহিবা দাতাই দিলেও বিধাতাই নিদিয়ে বুলি এষাৰ কথা আছে নহয় উপায় নাই মানুহ এনেকৈয়ে আগুৱাই যায় তাক এটা কথাই মই বৰকৈ কৈছিলোঁ তই মোৰ নহ'লেও তোৰ প্ৰতি মোৰ অলপো আক্ষেপ নাই তই যাৰে নহওঁ কিয় মোৰ তাতে শান্তি মোতকৈ তোক কোনোবাই বহুত মৰম দিব হয়তো অলপ কম বেছি হ'ব পাৰে কিন্তু সদায় তোৰ মৰম লগা হাঁহিটো মুখত ৰাখিবি চ' সামহাও ৰিয়েলিটিয়ে তেওঁলোকক হিট কৰিছে এণ্ড বি নিউ যে কেতিয়াবা কিছুমান সম্পৰ্কৰ এণ্ড একো নাথাকে তথাপিও যেন আমি সেই ৰিলেশ্যনশ্বিপটোত সোমাবলৈ চেষ্টা কৰোঁ তথাপিও যেন প্ৰেজেণ্টৰ মেমৰিখিনিয়ে ইন ফিউচাৰ আমাক যেন হেল্প কৰিব। যদিও জানো যে এই সম্পৰ্কটোৰ একো এণ্ড নাই, যদিও জানো সমাজে একচেপ্ট নকৰে, বাট তথাপিও আমি ৰিস্ক লওঁ জাষ্ট টু ষ্টে উইথ দ্য মোমেণ্টছ। আৰু সেইটোৱে হ'ল আজি উপাসনা আৰু ৰাজুৰ ক্ষেত্ৰতো। চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে, এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই স্বপ্নাৰ সৈতে পাহি আজি শুনি আছোঁ উপাসনাৰ লাভ ষ্টৰী, মৰমৰ বন্ধু বিদায় দিয়া। আগলৈ তেওঁ লিখিছে, এক্সামৰ পিছত তাক আৰু নেদেখাই হ'লোঁ। সেইদিনা আছিল 24 এপ্ৰিল। তাক মই এবাৰ লগ পাবলৈ বুলি গ'লোঁ তাৰ কম্পিউটাৰ ক্লাছলৈ। জানেই নহয় পাহিবা, সি সন্মুখত মোৰ লগত কথা নাপাতে বুলি তাক লগ পাব গ'লোঁ ঠিকেই। সেইদিনা বিৰাট ৰ'দ আছিল, ৰাস্তাটোৰ ইপাৰত মই, সিটো পাৰে সি। মই গৈ পায়ে তালৈ এটা ফোন লগালোঁ।
হেল্ল', ক'ত আছ? মই আহি পালোঁ।
এই কম্পিউটাৰ ক্লাছতে আছোঁ। আহি পালোঁ মানে ক'ত আহিছ তই?
আৰে তই ওলাইতো আ ক্লাছৰ পৰা, তেতিয়াহে দেখিবি।
এই ৰ'দত তই মোৰ ক্লাছৰ ওচৰলৈকে আহিছ?
এক্সেক্টলি, তয়ে বুজি নাপাও, বেলেগ ল'ৰা হ'লে নহয় পগলা হৈ গ'ল হয় এই গৰমখনত। কষ্ট কৰি কৰি তোক লগ কৰিবলৈ আহিছিল, আনা।
এ ইমান ৰ'দত তই আহিছ, তয়ো পাগলী এজনী দেই।
তই এতিয়া আহিবি নে মই যাওঁ?
ৰ ৰ, আহি আছো আহি আছো।
আহি আছো কোনফালে? সোনকাল কৰ আকৌ।
পিছফালে ঘূৰিছা?
এনে ছাৰপ্ৰাইজ ডাল দিছে সি।
আরে তই দেখুন আগত কিমান ধুনিয়া হয়ে গৈছ, কিবা কিবি মুখত হাহানা হৈছ নেকি?
এই লাইনটো যে বেলেগক কবি, মুখ যে নকবি, হব
বেলেগ কবলগীয়া আৰু কোনো নাই। এতিয়া পিছে বজাৰত যাবি নে কি কৰিবি ক?
হা হা, বল, কিছুমান বস্তু ল'ব আছে, লৈ ল'।
ছাতিটো আগতে মেলি ল, গৰম আছে, ৰ'দ আছে।
এনে
ছাতিডাল কেলে লৈ ফুৰ?
হব বল,
এ হব দে।
এনেকৈ সেইদিনা তাৰ লগত প্ৰায় দুঘণ্টামান কথা পাতিলো আৰু ঘৰলৈ ঘূৰি আহিলো। সেই দিনটো মোৰ বাবে সদায় স্মৰণীয় হৈ ৰব। ৰমজান মাহৰ সময় আহি পৰিল, সি মছজিদলৈ আহিয়েই মোক কল কৰিলে।
হেল্ল', গুড মৰ্নিং, কি কৰি আছ?
মই কিটচেনত আছো, চাহ বনাই। গুড মৰ্নিং।
ক'ত আছ তই? কিটচেনত চাহ বনাই আছ?
অঁ, চাহ বনাই আছো। এনেকুৱা কৰে যেন মই একো কামেই নকৰোঁ।
বাপৰে, ছোৱালীজনী আজি কিটচেনত
সোমাইছে? তই আছ ক'ত?
ৰ ৰ ৰ, এতিয়া নামাজ পঢ়িবলৈ আহিছিলোঁ। এই আজান দিলে, আজান দিলে, মই যাবলৈ হ'ল। মই তোক অলপ পিছত কৰিছোঁ, ৰ, বাই বাই।
ঠিক আছে।
এনেকৈ কৈ সি ফোনটো থৈ দিলে, মছজিদৰ পৰা ওলাই আকৌ মোক কল বেক কৰিলে।
হেল্ল',
বা মোৰ ফোনৰ কাৰণে একেবাৰে ৰৈ আছিলি নেকি তই?
বাকী তোৰ গা পা ভাল ন? ভালে আছো।
বাকী ভালে আছো। এই ৰদত মৰিলো, আব্বা আহিছে। ৰদ অলপ পিছত কৰিছো।
ঐ
কি হ'ল?
পাহিবা সি বহুত ভয়াতৰ। কলিজা বোলা বস্তুটো তাৰ নাছিল বুলিয়ে ক'ব পাৰি, কিন্তু সি প্ৰতিটো মুহূৰ্ততে মোৰ কাষতে আছিল। সকলোবোৰ ঠিকেই চলি আছিল, কিন্তু লাহে লাহে সি মোক অলপ অৱহেলা কৰিব ল'লে। ফোন কৰিলেও ৰিচিভ নকৰে, মেছেজ দিলেও বহুত দেৰিকৈ ৰিপ্লাই দিয়ে। দিনবোৰ এনেকৈয়ে পাৰ হ'ল পাহিবা। মই অস্থিৰতাত, হতাশাত ভুগিবলৈ ল'লোঁ, কিন্তু মই এই সকলোবোৰ সহ্য কৰিও তাক ভাল পাই আছিলোঁ। কথাবোৰ বিশ্বাস হোৱা নাছিল যদিও তাক মই এদিন কল কৰি সুধিলোঁ।
অ'কে, মোক জাষ্ট কথা এটা সুধি ল'বলৈ দিয়া। মানে হৈছে কি, মোক একো নোকোৱা কিয়? মানে এনেকে মাজতে কেলে এৰি থৈছা? না মোৰ লগত কথা পাতা, মানে মই গমেই পোৱা নাই কি কৰিম, আগত কি হ'ব, আমাৰ ৰিলেশ্যনটো কি হৈ আছে। মানে
ৰিলেশ্যনটোৰ কথা মই নিজে ভালকে গম পোৱা নাই। কাক কি ক'ম, তোমাক কি ক'ম, সমাজক কি ক'ম? সমাজ বুলি কোৱাৰ লগে লগে মোৰ আজিকালি এটাই মনত বস্তু আহে, যে ছোৱালীয়ে মোক আগতেও ভাল নাপাইছিলে, এতিয়াও ভাল নাপায়। সেইকাৰণে কৈছো, আজিৰ পৰা আমি এটা ঠিক ডিচিশ্যন লওঁ। আজিৰ পৰা আমি গুড ফ্ৰেণ্ডছ, ভাল বন্ধু হৈ থাকো। ইয়াতকে আৰু আগবাঢ়িব নোৱাৰো, ইয়াতকে আগবঢ়াৰ মোৰ শক্তিও নাই।
ফাইনেলি মানে তই আগতে ঠিক কৰি থৈছিলি ন, যে মোৰ লগত আৰু একো নহয় বুলি? তই মোক এনে কেলে ৰাখিলি? আরে ভাল পাইছিল তোক, আই ওয়াজ ওয়েটিং। এবার কবতো পারো ন, মানে নিজে ডিসাইডও করিলি যে ওকে আজি পর আমি ভাল নাপাও, আজি পর আমি ভাল পাম, আগত একেলগে থাকিম না থাকিম, মোর একো নাই নেকি, নে সব তয়ে ডিসাইড করিবি? ভাল পাইছিল, মই তোক বিশ্বাস করেছিল, তো ভাঙি পেলালি বিশ্বাস, মোক ভাঙি পেলালি তই। বাট এনিওয়ে, মানে ও ভগবানের ওসর সদায় তোর কারণে তোৰ ভাল হোৱাটো বিচাৰিছিলোঁ, আৰু আজিও সেইটোৱে বিচাৰোঁ। সুখত থাক তই, বাট মই তোক সঁচাকৈ বহুত ভাল পাওঁ, মই মিছ কৰিম, বাই।
চ' যিটো ভয় কৰিছিলোঁ সেইটোৱে হ'ল, ৰাজুৱে ষ্টেণ্ড ল'ব নোৱাৰিব, এণ্ড ডেফিনেটলি পেৰেণ্টছকো হাৰ্ট কৰিব নোৱাৰে। চ' সেইকাৰণে তেওঁ ৱৰ্কআউট কৰিবলৈ সিদ্ধান্ত ল'লে। কিন্তু ইমানখিনি সময় থকাৰ পিছত যেতিয়া আপুনি আঁতৰিবলৈ সিদ্ধান্তটো লয়, তেতিয়া সেইটো ডিচিশ্যন অকল আপোনাৰ হ'ব নোৱাৰে। মিউচুৱেলি যদি ৰিলেশ্যনশ্বিপটোত আপুনি সোমাইছে তেতিয়াহ'লে মিউচুৱেলি ওলাই অহাৰ সিদ্ধান্তটো দুয়োটাৰে হ'ব লাগিব। এজনে সিদ্ধান্ত লৈ আনটোক হঠাতে এৰি ওলাই আহিলে কেনেকৈ বাৰু জাষ্টিফাই হ'ব কওকচোন। চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ ষ্টৰিটি এন ৰেড এফ এম বচাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰি লাভ ষ্টৰি আৰ জে পাহিৰ সৈতে
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰি। মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছোঁ আজি উপাসনাৰ লাভ ষ্টৰী মৰমৰ বন্ধু বিদায় দিয়া। আগলৈ তেওঁ লিখিছে, তুমিয়ে কোৱাচোন পাহিবা, মানুহে মানুহক এনেকৈ ইমান সহজে এৰি যাব পাৰেনে? সেইদিনাৰে পৰা বুকুখন যেন কিবা উদং হৈ পৰিছিল। নিশাবোৰ আৰু বেছি দীঘলীয়া হ'ব ধৰিলে। চিনাকি মৰমবোৰে কেতিয়াবা মনটোক বৰকৈ কষ্ট দিয়ে। প্ৰিয়জনৰ সুখৰ বাবে যদি তেওঁকে ত্যাগ কৰিব লাগে তাতকৈ ডাঙৰ দুখ একো হ'ব নোৱাৰে। এতিয়া নিজক আৰু প্ৰেম ভালপোৱা শব্দটিৰ পৰা বহুত দূৰত ৰাখোঁ, কিজানিবা বিশ্বাস শব্দটিত আকৌ আঘাত পাওঁ। পাহিবা সি মোৰ বৰ মৰমৰ আছিল আৰু তাৰ হাঁহিটি মোৰ সকলোতকৈ প্ৰিয় আছিল। মোৰ লগত যি হ'ল সেয়া যেন কোনো প্ৰেমিক প্ৰেমিকাৰ লগত নহয়। প্ৰেম খেল নহয় যে কাৰোবাক নাপালে কাৰোবাক পাম। প্ৰেমৰ সংজ্ঞা বহল অৰ্থাৎ বহুত বেলেগ। আজি যিসকলে শুনি আছে তেওঁলোকক কৈছোঁ, কোনোবা এজন আঁতৰি গ'লেই জীৱনটো ৰৈ নাযায়। আঁতৰি যোৱাজনৰ স্মৃতিখিনি লৈ গঠনমূলকভাৱে আগুৱাই যাব পাৰিলেই জীৱনে নতুনত্ব পায়। তাৰ পাছত তাৰ সদায় মোলৈ কল মেছেজ আহে। তুমিয়ে কোৱাচোন পাহিবা, কাৰোবাক বহুত বেছি ভাল পোৱাৰ পাছত আকৌ বাৰু ফ্ৰেণ্ড হ'ব পাৰি নেকি? নোৱাৰি ন? ব্ৰেকআপৰ পিছত তাৰ এদিন এটা কল আহিলে, মই দেখি আচৰিত হ'লোঁ। সি ক'লে,
হেল্ল'
হেল্ল' উপাসনা, কি কৰি আছ?
আছো, ইমান দিনৰ মূৰত ফোন কৰিলি যে।
ফোনটো কৰিমে, অলপমান মিছ কৰি আছিলোঁ তোক। পিছে খবৰ পাতি ভালে?
আছো, কচোন কিয় ফোন কৰিলে?
কচোন মানে খবৰ ল'বলৈ ফোন কৰিছিলোঁ আৰু পিছে
তোৰ মানে সময় হ'ল খবৰ ল'বলৈ?
সময়টো বহুত আগতে পাৰ হৈ গৈছিলে। পিছে তই মোক এতিয়াও বেয়া পাই আছ নেকি?
তোক ইমানেই ভাল পালোঁ যে বেয়া কেনেকৈ পাই নাজানোৱেই।
বাৰু বাৰু বাৰু, সেইখিনি কথা বাদ দিওঁ। তোক নহয় এটা কথা সুধিম বুলি ভাবিছিলোঁ। কথা মানে পাৰ্মিশ্যন এটাহে বিচাৰিছিলোঁ আচলতে। আই ৰিয়েলি ডোণ্ট ৱান্ট টু লুজ ইউ। আমাৰ মাজত যিখিনি আছিল বা যিখিনি হ'বলগীয়া আছিল যদিও সেইখিনি নহ'ল, বাট ষ্টিল আই ৱান্ট টু বি ফ্ৰেণ্ডছ উইথ ইউ। সেইকাৰণে তোক মেছেজ বা ফোন কৰিলে তই বেয়া পাবি নেকি?
তোৰ যদি মোৰ লগত ফ্ৰেণ্ড হৈ থাকি পেলাই ভাল লাগে, তোৰ তই যদি হেপী হ, দেন I'm okay with that, like, fine.
Okay, chalo, bye-bye.
Bye.
পাহিবা সি মোৰ আবেগখিনিক অলপো গুৰুত্ব দিয়া নাছিল। হয়তো মই তাৰ ওচৰত এতিয়া মূল্যহীন। এনেকৈ প্ৰায় ছমাহমান কথা পাতিলোঁ। অৱশেষত মই নোৱাৰা হৈ গ'লোঁ। এটা সিদ্ধান্ত ল'লোঁ যে মই আৰু তাক কেতিয়াও কল মেছেজ নকৰোঁ। কাৰণ যিমানেই আগুৱাবলৈ যত্ন নকৰোঁ কিয়, পুৰণি বস্তু এটা লগত থাকিলে আমি কেতিয়াও আগুৱাব নোৱাৰোঁ। সেয়েহে মনত বহুত সাহস গোটাই তাক মই কল কৰিলোঁ আৰু তাক ক'লোঁ,
হেল্ল'।
অঁ, ফোন কৰিছিলি তই ন? কচোন
কচোন নহয়, লাইক ফৰ দ্য লাষ্ট টাইম মই তোক কল কৰি আছোঁ, মই তোৰ লগত কথা পাতি আছোঁ। মই নোৱাৰোঁ আৰু, নোৱাৰোঁ মানে মই জানো মই ইউজ হৈ গৈ আছোঁ। মানে মোৰ ফিলিংছৰ একো ভেলিউ নাই। যেতিয়া ফোন কৰিছ কথা পাতিছোঁ, যেতিয়া মেছেজ কৰিছ কথা পাতিছোঁ, বাট হোৱাট এবাউট মাই ফিলিংছ?
মানে
মই ইমান ইজি নেকি তোৰ কাৰণে? মই ইমান ইজি হৈ গ'লো নেকি তোৰ কাৰণে যে তই ফোন কৰাৰ লগে লগে অঁ, মেছেজ কৰাৰ লগে লগে অঁ? বাট হোৱাট এবাউট মি? মই যেতিয়া তোক বিচাৰিছিলোঁ তই নাছিলি, না এতিয়াও তই নাই মোৰ লগত।
বাট আই ষ্টিল ৱান্ট ইউ।
Still want me? শুন, তোৰ ষ্টেণ্ড লোৱাৰ ক্ষমতা নাই, আৰু ক্ষমতাটো পিছৰ কথা। মানে তই ল'ব বিচাৰ নে নাই সেইটোতো মোৰ ডাউট আছে, যে তই মোক ভাল পাৱ মোৰ ডাউট আছে। কাৰণ যদি কোনোবাই কাৰোবাক ইমান ভাল পায় ন, এবাৰ হ'লেও ষ্টেণ্ড ল'বই, এবাৰ হ'লেও সেই বস্তুটো খুলি কথা পাতিবই। তই মোৰ লগত মোক তই গাৰ্লফ্ৰেণ্ডৰ নিচিনাকেই ট্ৰিট কৰ, বাট দেন হোৱাট? একো নাই, একো নাই অফিচিয়েলি। না তই মোৰ বয়ফ্ৰেণ্ড, না মই তোৰ গাৰ্লফ্ৰেণ্ড, একো নাই। জাষ্ট কথা পাতি আছোঁ, তোৰ ভাল লাগিছে, বাট মোৰ কি? মইতো যুঁজি আছোঁ ন নিজৰ লগত। বাছ মই নোৱাৰোঁ আৰু, মই বহুত চেষ্টা কৰিলোঁ আৰু নোৱাৰোঁ।
দে হ'ব দে বাৰু, তেনেহ'লে তই কি বিচাৰিছ মোৰ পৰা?
মই মুভ অন কৰিব বিচাৰিছোঁ। মানে তই নিজৰ জেগাত যা, নিজৰ ৰাস্তাত যা, আৰু মই নিজৰ ৰাস্তাত যাম। তই মোক এবাৰ ৰখাবলৈও চেষ্টা নকৰিলি, ৱাও, তই ষ্টেণ্ড ল'বি, বাই।
পাহিবা, এয়াই আছিল মোৰ লাভ ষ্টৰী, মৰমৰ বন্ধু বিদায় দিয়া। আশা কৰোঁ তুমি পঢ়িবা। নাজানো মই ভুলেই কৰিলোঁ নে ভালেই কৰিলোঁ। ইয়াৰ জৰিয়তে মই ৰাজুক এটা কথাই ক'ম, তই মোৰ হৃদয়ত সদায় থাকিবি। নেদেখাজনে মিলালে অহা জনমত মই তোৰ হ'ম। পাহিবা, তালৈ এটা কবিতা লিখিছোঁ।
নিথৰুৱা কলি যায় তোক বিচাৰি হাবাথুৰি খায়, ভগ্ন হৃদয়ে তোৰ স্মৃতি সোঁৱৰাই। আজিও অনুভৱ হয় তোৰ শূন্যতা, তই জানো বুজিবি মোৰ মনৰ নিসংগতা। আকৌ উভতি আহিবি মোৰ দুচকুত ভালপোৱাৰ ৰং সানিবি, মাথো বিষাদৰ আৱৰণ পিন্ধাই আঁতৰি নাযাবি। বন্ধ কোঠালিত নাই জীয়াই থকাৰ হাবিয়াস, শৰত আহিলেই পাম তোৰ সুবাস। আকৌ এবাৰ ৰঙীন হ'বলৈ আজি মই ব্যৰ্থ, কাৰণ কোনেও নাজানে অবুজ সাঁথৰৰ অৰ্থ।
পাহিবা, তোমাৰ যেতিয়াই সময় হয় তুমি কাহিনীটো প্ৰকাশ কৰিবা, মই বাট চাই ৰ'ম। শেষত তোমাৰ ৰেড এফ এম লাভ ষ্টৰীৰ সমূহ কৰ্মকৰ্তাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু তোমাৰ সুস্বাস্থ্য কামনা কৰিলোঁ, আমাক এনেকুৱা এখন মঞ্চ প্ৰদান কৰাৰ কাৰণে য'ত আমাৰ দৰে নিথৰুৱা প্ৰাণীবোৰৰ মনৰ কথাবোৰ প্ৰকাশ কৰিব পাৰোঁ। থেংক ইউ পাহিবা, আই উইল বি ফৰ এভাৰ গ্ৰেটফুল টু ইউ ফৰ ইয়'ৰ হেল্প এণ্ড এডভাইচেছ। ইতি উপাসনা। থেংক ইউ ছ' মাচ উপাসনা, তুমি তোমাৰ ষ্টৰী শ্বেয়াৰ কৰিলা। ৱেল, কেতিয়াবা আমি এইটো মানিবই লাগিব যে সাম থিংছ আৰ নট মেণ্ট টু বি, আৰু এই ৰিলেশ্যনশ্বিপটো ইট ৱাজ নট মেণ্ট টু বি। সো যিখিনি স্মৃতি আছে, যিখিনি মেমৰিজ আছে, সেইখিনিৰে তুমি আগবাঢ়িবা বুলি আশা কৰিলোঁ। তুমি যিদৰে লিখিছা যে কোনোবা এজন আঁতৰি গ'লে জীৱনটো শেষ হৈ নাযায়, তাৰ লগত জড়িত বা তাইৰ লগত জড়িত স্মৃতিখিনিৰে আমি জীৱনটো আগুৱাই নিব পাৰোঁ। সো ছেট এন এক্সাম্পল, বি এন এক্সাম্পল, এণ্ড আই উইচ ইউ অল দ্য বেষ্ট। এয়া আছিলে আজিৰ ষ্টৰী, মৰমৰ বন্ধু বিদায় দিয়া। এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম। আনটিল দেন, To fall in love, it's a great feeling. You will get to learn a lot. And always remember, I love you. And Red FM, bajate raho.